وَيَوْمَ نَبْعَثُ مِنْ كُلِّ أُمَّةٍ شَهِيدًا ثُمَّ لَا يُؤْذَنُ لِلَّذِينَ كَفَرُوا وَلَا هُمْ يُسْتَعْتَبُونَ
আৰু যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একোজনকৈ সাক্ষী উত্থিত কৰিম, তাৰ পিছত যিসকলে শিৰিক কৰিছে সিহঁতক উজৰ আপত্তি দাঙি ধৰিবলৈ অনুমতি দিয়া নহ'ব আৰু সিহঁতক আল্লাহৰ সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ'ব।